ಏಯಾ ಆಕಾಶವಾಣಿ বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত উচ্চতম ন্যায়ালয়ত আয়োজিত আইনী সাহায্য ব্যৱস্থা শক্তিশালী কৰা বিষয় সন্দৰ্ভৰ ৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু এংগোলা আৰু বটছৱানা ভ্ৰমণলৈ ৰাওনা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি অসমৰ গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজীৱ বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 93 সংখ্যক বায়ুসেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত কাইলৈ আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T20 ক্ৰিকেট শৃংখলা হস্তগত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত উচ্চতম ন্যায়ালয়ত আয়োজিত আইনী সাহায্য ব্যৱস্থা শক্তিশালী কৰা বিষয় সন্দৰ্ভৰ ৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ন্যায়িক সেৱা প্ৰাধিকৰণ চমুকৈ নালচাই প্ৰস্তুত কৰা সমূহীয়া ধ্যান প্ৰশিক্ষণ পাঠ্যক্ৰমো মুকলি কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সামাজিক আৰু বিত্তীয় পৃষ্ঠভূমি নিৰ্বিশেষে প্ৰত্যেকে ন্যায় লাভ কৰিলেহে সামাজিক ন্যায় সুনিশ্চিত কৰিব পৰা যাব। তেওঁ লগতে স্থানীয় ভাষাত আইনী সঠি উপলব্ধ কৰোৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। ন্যায় ব্যৱস্থাটো অধিক সুচল কৰি তোলাৰ বাবে চৰকাৰে যোৱা কেইটামান বছৰত ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে চৰকাৰে আইনী সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰি আহিছে। সমাৱেশত অংশগ্ৰহণ কৰি আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণে নাগৰিকসকলক প্ৰয়োজনৰ সময়ত আইনী সাহায্য আৰু সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত একেবাৰে শেষৰজন ব্যক্তিৰ বাবেও ন্যায় সহজলভ্য কৰি তোলাৰ উদ্দেশ্যে দেশত টেলি ল এণ্ড লিগেল ছাৰ্ভিচ অৰ্থাৎ দূৰ সংযোগ ব্যৱস্থাৰে আইনী সেৱাৰ লেখীয়া উদ্যম ৰূপায়ণ কৰা হৈছে বুলি শ্ৰীমেঘৱালে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে 2017 চনত আৰম্ভ কৰা এই ব্যৱস্থাৰ অধীনত সমগ্ৰ দেশৰ 1 কোটিতকৈও অধিক হিতাধিকাৰীয়ে মোকৰ্দমাৰ পূৰ্বে পৰামৰ্শ লাভ কৰিছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ অধীনত আইনী সাহায্যৰ কাম কাজৰ বাবে বাজেটত ধাৰ্য কৰা ধন চলিত বিত্তীয় বৰ্ষত 450 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু এংগোলা আৰু বটছৱানা ভ্ৰমণলৈ ৰাওনা হৈছে। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি নিশাৰ ভাগত শ্ৰীমতী মুৰ্মু এংগোলাত উপস্থিত হ'ব। উল্লেখযোগ্য যে ভাৰতীয় ৰাষ্ট্ৰপতিৰ এয়া হৈছে প্ৰথম এংগোলা আৰু বটছৱানা ভ্ৰমণ। ভ্ৰমণৰ সময়ছোৱাত অহা 13 নৱেম্বৰলৈ এংগোলা, বটছৱানা আৰু ভাৰতৰ মাজৰ বৰ্তমানৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে পৰ্যালোচনা চলোৱাৰ লগতে নতুন নতুন দিশত হ'ব পৰা সম্ভাব্য সহযোগিতাৰ বিষয়ে আলোচনা কৰা হ'ব। বাণিজ্য, প্ৰতিৰক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি আৰু জনসম্পৰ্ক আদি বিভিন্ন বিষয়ে আলোচনা হোৱাৰো সম্ভাৱনা আছে। বটছৱানাৰ সৈতে চিঠা প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভতো আলোচনা হোৱাৰ কথা। ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী মুৰ্মুৱে এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও লৰেনকোৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে এংগোলাৰ সংসদক সম্বোধন কৰিব। তেওঁ দেশখনৰ 50 সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানতো ভাগ ল'ব। বটছৱানা ভ্ৰমণৰ সময়ত শ্ৰীমতী মুৰ্মু দেশখনৰ ৰাষ্ট্ৰপতি ডুমা বোকোৰ সৈতে দ্বিপাক্ষিক স্বাৰ্থজড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি অসমৰ গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। 415 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন প্ৰযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব। 731 বিঘা ভূমিত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্ববিদ্যালয়খনত 2000 গৰাকী শিক্ষাৰ্থীৰ বাবে শৈক্ষিক ভৱন, 1620 গৰাকী শিক্ষাৰ্থীৰ বাবে হোষ্টেল, 72টা আৱাসিক ভৱন, অতিথিশালা তথা শিক্ষাৰ্থীৰ সা সুবিধা কেন্দ্ৰ থাকিব। বিশ্ববিদ্যালয়খনত কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক ছায়েন্স, চাইবাৰ সুৰক্ষা, কোৱাণ্টাম কম্পিউটিং, এনিমেচন আৰু গ্ৰাফিক্স, ড্ৰোন আৰু নেভিগেচন প্ৰযুক্তি, 3D প্ৰিণ্টিঙকে ধৰি কেইবাটাও নতুন নতুন বিষয় অন্তৰ্ভুক্ত কৰা হ'ব। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত আৰু গহপুৰৰ বিধায়ক উৎপল বৰা উপস্থিত থাকে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৱাহাটীৰ খানাপাৰাত নিৰ্মীয়মান জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ পৰিদৰ্শন কৰে। 5000 আসনযুক্ত প্ৰেক্ষাগৃহটো নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে ই পূব ভাৰতৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 93 সংখ্যক বায়ুসেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত কাইলৈ আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে দুপৰীয়া 12:30 পৰা দিনৰ 2 বজালৈ এয়াৰ শ্ব অৰ্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয়ভাৱে আয়োজিত এই এয়াৰ শ্বত ৰাফেল, মিগ, সুখয় আদি 75খন বিমানে ভাগ ল'ব। এই এয়াৰ শ্ব উপভোগৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বৃদ্ধাশ্ৰমৰ আৱাসীসকলক আমন্ত্ৰণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ সতী ৰাধিকা উদ্যানৰ পৰা ইচ্ছুক ব্যক্তিসকলে ফ্লাইং শ্ব চাব পাৰিব। জনসাধাৰণে সুবিধা অনুযায়ী গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও এই শ্বটো উপভোগ কৰিব পাৰিব। মহানগৰীৰ অশ্বক্লান্ত মন্দিৰৰ প্ৰাংগণত অতিথিৰ বাবে এয়াৰ শ্ব চোৱাৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উত্তৰাখণ্ডৰ ৰাজ্য গঠনৰ ৰূপালী জয়ন্তী উপলক্ষে আয়োজিত এটা অনুষ্ঠান অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ ডেৰাডুনলৈ যাব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে এটা স্মাৰক ডাক টিকট মুকলি কৰিব আৰু এখন সমাৱেশত ভাষণ দিব। শ্ৰীমোদীয়ে লগতে 930 কোটিৰো অধিক ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব আৰু 7,200 কোটিৰো অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহ খোৱা পানী যোগান, জলসিঞ্চন, কাৰিকৰী শিক্ষা, শক্তি, নগৰ উন্নয়ন, ক্ৰীড়া আৰু দক্ষতা বিকাশৰ সৈতে জড়িত। ভ্ৰমণকালত শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত 28,000ৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ 62 কোটি টকা হস্তান্তৰ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানীক তেওঁৰ 98 সংখ্যক জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে আদৱানীৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে আদৱানীক দেশৰ প্ৰগতিৰ বাবে জীৱন উৎসৰ্গা কৰা এগৰাকী ভৱিষ্যদৰ্শী আৰু বিচক্ষণ নেতা বুলি অভিহিত কৰে। তেওঁ কয় যে শ্ৰী আদৱানীয়ে নিস্বাৰ্থ কৰ্তব্য আৰু দৃঢ় সিদ্ধান্তৰ আদৰ্শ অনুসৰণ কৰি আহিছে। শ্ৰী আদৱানীৰ অৱদানে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটত মচিব নোৱাৰা ছাপ পেলাইছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। উপ ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে বিচক্ষণ নেতা আৰু দেশৰ গণতান্ত্ৰিক যাত্ৰাৰ পথ প্ৰদৰ্শক শক্তি হিচাপে শ্ৰী আদৱানীৰ প্ৰশংসা কৰে। তেওঁ কয় যে শ্ৰী আদৱানীয়ে ৰাষ্ট্ৰৰ প্ৰগতি, একতা আৰু সাংস্কৃতিক সমন্বয়ৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। বৰ্ণিল কৰ্মজীৱনত শ্ৰী আদৱানীয়ে ভৱিষ্যদৰ্শী নেতৃত্ব আৰু ৰাজহুৱা সেৱাৰ প্ৰতি গভীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ পৰিচয় দিয়া বুলি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। শ্ৰীৰাধাকৃষ্ণনে কয় যে তেওঁৰ অৱদানে ভাৰতৰ ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটক আকাৰ দিছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ মুক্ত বাণিজ্য চুক্তিৰ চতুৰ্থ পৰ্যায়ৰ আলোচনা সম্পূৰ্ণ হৈছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে জনোৱা মতে 5 দিন ধৰি চলা এই আলোচনাত সামগ্ৰী আৰু সেৱা, অৰ্থনৈতিক সহযোগিতা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰালয়ে জনোৱা মতে এই আলোচনা যথেষ্ট ফলপ্ৰসূ আৰু ইতিবাচক আছিল। দেশ দুখনে এটা শক্তিশালী, আধুনিক আৰু সন্তুলিত বাণিজ্যিক সহযোগিতা গঢ়ি তোলাৰ বাবে সহমত প্ৰকাশ কৰিছে। এটা বিবৃতিত মন্ত্ৰালয়ে কৈছে যে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু নিউজিলেণ্ডৰ বাণিজ্য মন্ত্ৰী টোড মেকলে এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকে কৈছে যে এই চুক্তিয়ে উভয় দেশৰ মাজৰ বাণিজ্য, বিনিয়োগ বৃদ্ধি, যোগান শৃংখলা শক্তিশালী কৰাৰ লগতে বজাৰৰ উপলব্ধতা প্ৰদান কৰিব। এই প্ৰস্তাৱিত চুক্তিয়ে কৃষি, খাদ্য প্ৰসংস্কৰণ, নবীকৰণযোগ্য শক্তি, ভেষজ, শিক্ষা আৰু সেৱা আদি ক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি কৰিব। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি ব্ৰিছবেনৰ গাব্বাত অনুষ্ঠিত 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। ভাৰতে 4 অভাৰ আৰু 5টা বলত এটা উইকেট নেহেৰুৱাকৈ 52 ৰাণ সংগ্ৰহ কৰা অৱস্থাত বৰষুণে খেলখনত বিধি পথালি দিয়ে। সেই সময়ত শুভমন গিলে 29 আৰু অভিষেক শৰ্মাই 23 ৰাণ কৰি খেলি আছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ অধিনায়ক মিচেল মাৰ্চে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। আজি খেলখন পৰিত্যক্ত ঘোষণা কৰাৰ সুবাদত ভাৰতে 2-1 ফলাফলেৰে শৃংখলা দখল কৰে। উল্লেখযোগ্য যে কানবেৰাত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলো বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হৈছিল। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত উচ্চতম ন্যায়ালয়ত আয়োজিত আইনী সাহায্য ব্যৱস্থা শক্তিশালী কৰাৰ বিষয় সন্দৰ্ভৰ ৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু এংগোলা আৰু ৱাটছানা ভ্ৰমণলৈ ৰাওনা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি অসমৰ গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 93 সংখ্যক বায়ুসেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত কাইলৈ আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T20 ক্ৰিকেট শৃংখলা হস্তগত কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।